দ্বিতীয় চমুৱেল ১৮ অধ্যায়। ডাউদে তেওঁৰ লগত থকা সৈন্যসকলক গণনা কৰিলে আৰু তেওঁলোকৰ মাজত সহস্ৰপতি ও শতপতি নিযুক্ত কৰিলে। তাৰ পাছত ডাউদে যোৱাবৰ হাতত সৈন্যসকলৰ এভাগ, যোৱাবৰ ভায়েক চৰুয়াৰ পুত্ৰ অবিশ্বয়ৰ হাতত এভাগ আৰু গাতিয়া ইতয়ৰ হাতত এভাগ সমৰ্পণ কৰি পঠিয়াই দিলে। ৰজাই তেতিয়া সৈন্যসকলক ক'লে, মই নিজেও নিশ্চয় তোমালোকৰ লগত যাম। কিন্তু লোকসকলে ক'লে, আপুনি যাব নালাগে, কিয়নো যদি আমি পলাই যাওঁ আমাৰ বাবে চিন্তা নকৰিব, আমাৰ অৰ্ধেক লোক মৰিলেও আমাৰ বাবে চিন্তা নকৰিব, কিন্তু আপুনি আমাৰ ১০,০০০ৰ সমান, এই হেতুকে আপুনি নগৰৰ পৰা আমাক সহায় কৰিবৰ অৰ্থে আপুনি যুগুত হৈ থাকিলে ভাল হ'ব। তাতে ৰজাই তেওঁলোকক ক'লে, তোমালোকে যিহকে ভাল দেখা মই তাকেই কৰিম। পাছত ৰজা নগৰৰ দুৱাৰৰ কাষত থিয় হৈ ৰ'ল আৰু সকলো সৈন্য খ খ আৰু হাজাৰ হাজাৰ কৈ ওলাই গ'ল। তেতিয়া ৰজাই যোৱাব অবিশ্বয় আৰু ইত্ৰয়ক আজ্ঞা দি ক'লে, তোমালোকে মোলৈ চাই সেই ডেকা যুৱকক অবৰ্চালুমৰ প্ৰতি বিনীতভাৱে ব্যৱহাৰ কৰিবা। অবৰ্চালুমৰ বিষয়ে সেনাপতিসকলক ৰজাই এই আজ্ঞা দিয়া সময়ত সকলো লোকে সেই কথা শুনিলে। এইদৰে সৈন্যসকল ইজৰাইলৰ বিৰুদ্ধে গ্ৰাম্যাঞ্চলৰ বাহিৰলৈ ওলাই গ'ল। সেই যুদ্ধ ইফ্ৰইমৰ হাবিত হ'ল। সেই ঠাইত ইজৰাইলৰ সৈন্যসকল ডাউদৰ সৈন্যসকলৰ সন্মুখত পৰাজিত হ'ল। তাতে সেইদিনা মহাসংহাৰ হোৱাত ২০,০০০ লোকৰ মৃত্যু হয়, কিয়নো যুদ্ধ সেই অঞ্চলত বিয়পি গ'ল। সেইবাবে তাত তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, হাবিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে। পাছত অবৰ্চালুমে ডাউদৰ সৈন্যসকলক হঠাৎ লগ পালে। তেতিয়া অবৰ্চালুম নিজৰ খচৰৰ ওপৰত উঠি যাওঁতে সেই খচৰে তাত থকা এজোপা ডাঙৰ এলাগছৰ ঘন ডালৰ তলেদি যোৱাত সেই এলাগছত অবৰ্চালুমৰ মূৰটো লাগি ধৰিল। তেওঁ আকাশ আৰু পৃথিৱীৰ মাজত ওলমি থাকিল আৰু তলৰ পৰা খৰচৰ চলি গৈ থাকিল। তেতিয়া কোনো এজন লোকে সেই দৃশ্য দেখা পাই যোৱাবক ক'লে, চাওক, মই এলাগছত অবৰ্চালুমক ওলমি থকা দেখিলোঁ। তেতিয়া যোৱাবে সেই বাতৰি দিয়া মানুহজনক ক'লে, যদি তুমি তেনেকুৱা দেখিছিলা, তেনেহ'লে কিয় সেই ঠাইতে তেওঁক মাৰি মাটিত নেপেলালা? তাকে কৰা হ'লে মই তোক ১০ একল ৰূপ আৰু ১০০ টঙালি দিলোহেঁতেন। তেতিয়া মানুহজনে যোৱাবক ক'লে, মই যদিও ১০০০ চেকল ৰূপ লওঁ, তথাপিও মই সেই ৰাজকোঁৱৰৰ অহিতে হাত নেমেলোঁ, কিয়নো আমি শুনাকৈ ৰজাই আপোনাক অবিশ্বয়ক আৰু ইত্ৰয়ক এই আজ্ঞা দিছিল বোলে, সাৱধান, তোমালোকৰ কোনেও যেন সেই ডেকা অবৰ্চালুমক নুচুৱে, আৰু যদিও মই গুপুতে তেওঁ প্ৰাণ ল'লোহেঁতেন, তথাপিও আপুনি নিজেও মোৰ বিৰুদ্ধে হ'লহেঁতেন, কাৰণ ৰজাৰ পৰা কোনো কথা গুপুতে নাথাকে। তেতিয়া যোৱাবে ক'লে, মই তোমাৰ কাৰণে ৰখি নাথাকো। তেতিয়া তেওঁ নিজৰ হাতত তিনিডাল হুল লৈ অবৰ্চালুম এলাগছৰ মাজত জীয়াই ওলমি থাকোঁতেই তেওঁ বুকুৰ মাজেৰে সুমুৱাই দিলে। তেতিয়া যোৱাবৰ সেই ১০জন অস্ত্ৰধাৰী ডেকাই অবৰ্চালুমক বেৰি ধৰি আঘাত কৰি তেওঁক বধ কৰিলে। তাৰ পাছত যোৱাবে শিঙা বজালে আৰু সৈন্যসকল ইজৰাইলৰ পাছত খেদি যোৱাৰ পৰা উভতি আহিল, কিয়নো যোৱাবে সৈন্যসকলক ৰখাই থলে। তেওঁলোকে অবৰ্চালুমক নমাই আনি হাবিৰ মাজত থকা বৰ গাঁত এটাত পেলাই দিলে। তেওঁলোকে তেওঁৰ ওপৰত শিল এটা বৰ দম ৰাখি থলে আৰু সকলো ইজৰাইলৰ প্ৰত্যেকজন লোক নিজ নিজ স্তম্ভলৈ পলাই গ'ল। ৰজাৰ উপত্যকাত যি স্তম্ভ আছে তাক অবৰ্চালুমে জীয়াই থকাৰ কালত নিৰ্মাণ কৰাই নিজৰ কাৰণে স্থাপন কৰিছিল। কিয়নো তেওঁ কৈছিল যে মোৰ নাম ৰাখিবলৈ মোৰ পু নাই। এইকাৰণে তেওঁ নিজৰ নাম অনুসাৰে সেই স্তম্ভৰ নাম ৰাখিলে আৰু সেইবাবে সেয়ে আজিলৈকে অবৰচালোমৰ স্তম্ভ বুলি প্ৰখ্যাত আছে। তাৰ পাছত চাদুকৰ পুত্ৰ অহিমাছে ক'লে, জিহুৱাই কেনেকৈ ৰজাৰ পক্ষে তেওঁ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিলে, তাৰ শুভবাৰ্তা ৰজাক দিবলৈ মোক এতিয়া লৰি যাবলৈ দিয়ক। তেতিয়া জোৱাবে তেওঁক ক'লে, তুমি আজি এই বাতৰি দিয়া লোক হ'ব নালাগে, তুমি আনদিনাখন এই বাতৰি দিবা, আজি তুমি একো বাতৰি নিদিবা, কাৰণ ৰজাৰ কোঁৱৰৰ মৃত্যু হ'ল। তেতিয়া জোৱাবে কুচিয়াক ক'লে, তুমি যোৱা আৰু যি দেখিলা সেই বিষয়ে ৰজাক জনোৱাগৈ। তাতে কুচিয়াই জোৱাবক সেৱা কৰি লৰি গ'ল। তেতিয়া চাদুকৰ পুত্ৰ অহিমাছে আকৌ জোৱাবক ক'লে, যি হওক, অনুগ্ৰহ কৰি কুচিয়াৰ পাছত মোকো লৰি যাবলৈ দিয়ক। তাতে জোৱাবে ক'লে, বোপা, তুমি কিয় লৰি যোৱা? তুমি বাতৰিৰ একো বটা নাপাবা। অহিমাছে ক'লে, যি হওক, মোক লৰি যাবলৈ দিয়ক। তাতে জোৱাবে ক'লে, লৰি যোৱা। তেতিয়া অহিমাছে সমৰ্থলৰ বাটেদি লৰি লৰি গৈ কুচিয়াক পাছ পেলালে। সেই সময়ত ডায়ুত নগৰৰ দুই দুৱাৰৰ মাজত বহি আছিল। তেতিয়া পহৰীয়ে নগৰৰ দুৱাৰৰ ওপৰ ভাগৰ গড়ৰ ওপৰত উঠি চকু তুলি চালে। তেতিয়া তেওঁ এজন মানুহ অকলেই তেওঁলোকৰ ফালে লৰি আহি থকা দেখিলে। তেতিয়া পহৰীয়ে ৰিঙিয়াই ৰজাক সেই কথা জনালে। ৰজাই ক'লে, তেওঁ যদি অকলে আছে তেন্তে তেওঁৰ মুখত বাতৰি আছে। লৰি অহা ল'ৰাজনে ওচৰ আহি নগৰৰ কাষ চাপিলে। তেতিয়া পহৰীয়ে আৰু এজনক লৰি অহা দেখি ৰিঙিয়াই দৌৰিটোক ক'লে, চোৱা, আৰু এজন অকলে লৰি আহিছে। তাতে ৰজাই ক'লে, তেওঁ বাতৰি আনিছে। তেতিয়া পহৰীয়ে ক'লে, মই ভাবোঁ প্ৰথমজন লোকৰ লৰ চাদুকৰ পুত্ৰ অহিমাছৰ লৰৰ নিচিনা। ৰজাই ক'লে, তেওঁ ভাল মানুহ আৰু তেওঁ ভাল সম্বাদ আনিছে। তেতিয়া অহিমাছে ৰিঙিয়াই ৰজাক ক'লে, সকলো মংগলময়। পাছত তেওঁৰ মাটিত মুখ লগাই ৰজাৰ আগত সেৱা কৰি ক'লে, যিজনে মোৰ প্ৰভু ৰজাৰ অহিতে হাত তোলা লোকসকলক সোধাই দিলে, আপোনাৰ সেই ঈশ্বৰ জিহুৱা ধন্য। তেতিয়া ৰজাই সুধিলে, ডেকা যুৱক অবৰচালোমৰ মংগলনে? তাতে অহিমাছে উত্তৰ দি ক'লে, যি সময়ত জোৱাবে আপোনাৰ দাস মোক আপোনালৈ পঠালে, তেতিয়া বৰ হুৰামোৰা হোৱা দেখিলোঁ, কিন্তু কি হৈছিল সেই বিষয়ে জানিবলৈ নাপালোঁ। ৰজাই ক'লে, একাষে গৈ ইয়াতেই থিয় হোৱা। তাতে অহিমাছে একাষে গৈ থিয় হ'ল। তেতিয়া সেই কুচিয়াই আহি ক'লে, মোৰ প্ৰভু মহাৰাজলৈ বাতৰি আনিছোঁ, কিয়নো আপোনাৰ অহিতে উঠা আটাই মানুহৰ ওপৰত আজি আপোনাৰ পক্ষে জিহুৱাই প্ৰতিকাৰ সাধিলে। তাতে ৰজাই কুচিয়া সুধিলে, ডেকা পুৰুষ অবৰচালোমৰ মংগলনে? কুচিয়াই ক'লে, মোৰ প্ৰভু মহাৰাজৰ শত্ৰুবোৰ আৰু আপোনাৰ অনিষ্ট কৰিবলৈ আপোনাৰ বিৰুদ্ধে উঠা আটাইবোৰ সেই ডেকা যুৱকজনৰ নিচিনা হওক। তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঠালীলৈ উঠি ক্ৰদন কৰিবলৈ ধৰিলে আৰু ইফাল সিফালে ফুৰি ক'লে, হাই মোৰ পুত্ৰ অবৰচালোম, হাই মোৰ পুত্ৰ, হাই মোৰ পুত্ৰ অবৰচালোম, তোমাৰ সলনি মই মৰা হ'লেই ভাল আছিল। হাই অবৰচালোম, হাই মোৰ পুত্ৰ, মোৰ পুত্ৰ।